এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো কুমাৰ ডেভিড দাসে। বাংলাদেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে বাংলাদেশৰ অৰ্থনীতিৰ অৱনতি আৰু দেশখনৰ বস্ত্ৰ উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত ভাৰতত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বৃদ্ধি পাইছে। এই সন্দৰ্ভত অসম সজাগ হবৰ হল বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ৰাজ্যখনত প্ৰতিদিনে প্ৰায় 20-25 জন বাংলাদেশীক আটক কৰা হৈছে। ৰাজ্যখনত নজনাকৈ কিমান বাংলাদেশীৰ অনুপ্ৰৱেশ ঘটিছে সেয়া নিৰ্ণয় কৰাটো কঠিন বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যত জেহাদী তৎপৰতা বৃদ্ধি হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনে সংগঠনৰ সৈতে জড়িত কেইবাজনকো আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ বিষয়টোলৈ ৰাজ্য চৰকাৰ চিন্তিত হোৱাৰ লগতে এই দিশত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে জনোৱা অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে যিকেইখন জিলাত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে সেয়া চিনাক্ত কৰি এই দিশত তৎপৰতাৰে কাৰ্যপন্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যত মূলতঃ চাহ বাগিচা আৰু চৰ অঞ্চলসমূহত সৰ্বাধিক ছাত্ৰ ছাত্ৰীয়ে আধাতে বিদ্যালয় ত্যাগ কৰা তথ্য পোহৰলৈ আহিছে। ইয়াৰ কাৰণ বিশ্লেষণ কৰি ইতিমধ্যে চাহ বাগিচা অঞ্চলত নতুনকৈ 100খন আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ কথাও মন্ত্ৰী ডাঃ পেগুৱে জানিবলৈ দিয়ে। চৰ অঞ্চলতো শীঘ্ৰেই একেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ ব্যক্ত কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে অলপতে প্ৰকাশ কৰাৰ প্ৰতিবেদন অনুসৰি ৰাজ্যত 2022-23 বৰ্ষত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা পূৰ্বতকৈ 2% বৃদ্ধি পাইছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 2021-22 বৰ্ষত ৰাজ্যত 8.81% শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰিছিল। 2022-23 বৰ্ষত এই হাৰ 10.30% বৃদ্ধি পায়। টেট নিযুক্তি পৰীক্ষাত দশম শ্ৰেণীৰ পৰ্যায়ৰ 15 নম্বৰ আৰু গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হ'ব। টেট নিযুক্তি পৰীক্ষাত আন প্ৰশ্নৰ লগতে গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হ'ব বুলি নতুন পাঠ্যক্ৰম প্ৰকাশ কৰাৰ পাছতেই প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰত কালি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এইদৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে পৰীক্ষাৰ কেইদিনমান পূৰ্বে নতুন পাঠ্যক্ৰম প্ৰকাশ কৰাক লৈ ক্ষুণ্ণ হৈ পৰা একাংশ প্ৰাৰ্থীৰ আবেদন মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে টেট নিযুক্তি পৰীক্ষা 15 দিন পিছুৱাই দিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি এই পৰীক্ষা 29 ডিচেম্বৰৰ পৰিৱৰ্তে 19 জানুৱাৰীত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে ইংৰাজী নৱবৰ্ষৰ প্ৰাকখনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী তথা পৰিবহণ বিভাগে সুৰাপাৰী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি নিশা পৰিবহণ মন্ত্ৰী যোগেন মোহনে গুৱাহাটীৰ জি এছ ৰোডত উপস্থিত হৈ নিজে এই অভিযানৰ তদাৰক কৰে। তিনিচুকীয়া জিলা প্ৰশাসনেও সুৰাপাৰী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সমান্তৰালভাৱে হেলমেট পৰিধান নকৰা আৰু যান বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে শদিয়া, মাৰ্ঘেৰিটা, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আদি বিভিন্ন স্থানত দিনে নিশাই ব্যাপক অভিযান চলাই থকা হৈছে। ঢকুৱাখনাতো উদণ্ড বাইকাৰ্ছ, পঞ্জীয়নবিহীন বাইক চালক আৰু ৰাজপথত বাইক ষ্টাণ্টৰ সমান্তৰালভাৱে সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে আৰক্ষী তথা আবকাৰী বিভাগে যৌথ অভিযান অব্যাহত ৰাখিছে। ঢকুৱাখনা সদৰ থানা এলেকাত কালি নিশা চলা অভিযানকালত বহুকেইগৰাকী সুৰাসক্ত চালক আৰক্ষী জালত পৰে। স্থানীয় গাঁওৰক্ষী বাহিনীও এই অভিযানত সহযোগিতা আগবঢ়ায়। 19 ডিচেম্বৰৰ পৰা চলি থকা সুশাসন সপ্তাহৰ সামৰণি উপলক্ষে কালি তিনিচুকীয়া জিলাত এখন বিশেষ কৰ্মশালাৰ অনুষ্ঠিত হয়। কৰ্মশালাত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনক ৰাইজৰ অধিক ওচৰ চপাই নিয়াৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ এই কাৰ্যসূচীৰ মূল বিষয় প্ৰশাসনক গাঁৱলৈ নিয়া আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই সময়ছোৱাত জিলাখনৰ আটাইবোৰ ৰাজচক্ৰ আৰু খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত জনতাৰ অভাৱ অভিযোগসমূহৰ বিষয়ে শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ সময়ছোৱাত বিভিন্ন বিভাগীয় বিষয়ৰ উপস্থিতিত সমস্যাসমূহ ঠাইতে নিষ্পত্তি কৰাৰ চেষ্টা চলোৱা হয় বুলিও আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ অংশ হিচাপে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।